আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামকামত পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও কাৰ্বি জাতীয় সংগঠনে চলাই থকা প্ৰতিবাদে কালি হিংসাম্মক ৰূপ লয়। একাংশ প্ৰতিবাদকাৰীয়ে কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঘাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰে আৰু বাসগৃহটো লণ্ডভণ্ড কৰে। এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত 3 জন প্ৰতিবাদকাৰী আহত হয়। প্ৰতিবাদকাৰীৰ আক্ৰমণত 1 জন আৰক্ষীৰ জোৱানো আহত হয়। উল্লেখযোগ্য যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে যোৱা 15 দিন ধৰি আন্দোলন চলাই আহিছে। আনহাতে এই ভূমি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে বিষয়টোত চৰকাৰ বা স্বায়ত্তশাসিত পৰিষদে বৰ্তমান হস্তক্ষেপ কৰিব নোৱাৰে বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকাশ কৰিছে। উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিশা অঞ্চলটোত বিদ্যুৎ কৰ্তনৰ লগতে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাৰ 2023ৰ অধীনত 163 ধাৰাও জাৰি কৰা হয়। অনিৰ্দিষ্টকাললৈ প্ৰশাসনে এই নিৰ্দেশ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়ে। জিলাখনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বুজ লবলৈ যোৱা নিশা মন্ত্ৰী ৰণোজ পেগু জিলাখনত উপস্থিত হয়। কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা টুটু কোঁৱৰ।
বিগত কেইবাদিনো ধৰি চলি থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ খেৰনিৰ ফেলাংপিত যি উত্তাল প্ৰতিবাদ চলি আছিল, সেই উত্তাল প্ৰতিবাদৰ ফলস্বৰূপে যোৱাকালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত পশ্চিম কাৰ্বি আংলং জিলাত এক অবাঞ্ছিত পৰিস্থিতি সংঘটিত হয়। সন্ধিয়া ভাগলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আহি উপস্থিত হয়, পৰিস্থিতিৰ বুজ লয়। পৰিস্থিতি বুজ লোৱাৰ লগতে স্থানীয় অজনজাতীয় লোকৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সমান্তৰালকৈ যোৱা নিশাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 2খন পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত জিলা আয়ুক্তৰ পৰ্যায়ত এক বিশেষ নিৰ্দেশনা জাৰি কৰা হয়। এই নিৰ্দেশনা অনুসৰি কোনো স্থানত 5গৰাকীকৈ অধিক লোকে সংহত হ'ব নোৱাৰিব, সমান্তৰালকৈ কোনো ধৰণৰ উচৰণিমূলক ভাষণ প্ৰদান কৰিব নোৱাৰিব, ৰাজহুৱা স্থানত বাইক ৰেলী বা সমদল প্ৰতিবাদকাৰী ওলাব নোৱাৰিব। ইতিমধ্যে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰজনছ পেগুৱা আহি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা দুখন তেওঁ পৰিভ্ৰমণ কৰে, লগতে সমান্তৰালকৈ পৰিস্থিতিৰ বুজ লয়।
নিৰ্বাচন আয়োগে অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নতুনকৈ 1,838টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা 31,486লৈ বৃদ্ধি পাব। ৰাজ্যিক নিৰ্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে পূৰ্বে ৰাজ্যখনত 29,656টা ভোটগ্ৰহণ কেন্দ্ৰ আছিল। নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশনা অনুসৰি এটা ভোটগ্ৰহণ কেন্দ্ৰত 1,200তকৈ অধিক ভোটদাতাই ভোটদান কৰিব নোৱাৰিব। এই নিৰ্দেশনা অনুসৰি ৰাজ্যৰ নিৰ্বাচন বিভাগে ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিৰ্দিষ্ট সংখ্যক ভোটদাতাক ভোটদানৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ দেশৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল। সকলো দিশ চালি জাৰি চাই নিৰ্বাচন আয়োগে ৰাজ্যখনত অহা বছৰ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুমোদন জনায়। ইপিনে ৰাজ্যত সম্প্ৰতি ফটোযুক্ত ভোটদাতাৰ তালিকাৰ বিশেষ সংশোধনী অব্যাহত আছে। 2026 চনৰ 1 জানুৱাৰীক ভিত্তিবৰ্ষ হিচাপে লৈ চলি থকা এই প্ৰক্ৰিয়াৰ অধীনত বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ পৰীক্ষণ কৰিছে। অহা 27 ডিচেম্বৰত খচৰা ভোটদাতা তালিকা প্ৰকাশ কৰা হ'ব। এই তালিকাক লৈ জনসাধাৰণে অহা বছৰৰ 22 জানুৱাৰীৰ ভিতৰত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ইয়াৰ পাছত 10 ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ পাব। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 তামোলপুৰ জিলাত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ তামোলপুৰ জিলাৰ সংবাদদাতা নয়নজ্যোতি দাসে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। অসম শিল্পী সমাজৰ স্বাস্থ্য সুৰক্ষাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে শিল্পী সাহায্য বীমা আঁচনি ৰূপায়ণৰ বাবে বিশেষ অনলাইন পৰ্টেল মুকলি কৰিছে। শাৰীৰিক অসুস্থতা, চিকিৎসা ব্যয় আদিৰ ফলত আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা শিল্পীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি মুকলি কৰিছে। 18ৰ পৰা 70 বছৰ বয়সৰ শিল্পীসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। শিল্পীসকলে এই আঁচনিৰ জৰিয়তে 3,00,000ৰ পৰা 6,00,000 টকালৈ আৰ্থিক সাহায্য লাভ কৰিব। ইয়াৰ বাবে অনলাইন পৰ্টেলত 7 জানুৱাৰী নিশা 12 বজাত আবেদন কৰিব পাৰিব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।